لقد كفر الذين قالوا إن الله ثالث ثلاثة وما من إله إلا إله واحد وإن لم ينتهوا عما يقولون ليمسن الذين كفروا منهم عذاب أليم.
সিহঁতেও নিশ্চিতভাৱে কুফুৰি কৰিছে যিসকলে কয় আল্লাহ হৈছে তিনিজনৰ এজন, অথচ এক আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। আৰু সিহঁতে যি কয় তাৰ পৰা যদি সিহঁতে বিৰত নাথাকে তেন্তে সিহঁতৰ মাজৰ যিসকলে কুফুৰি কৰিছে নিশ্চয় সিহঁতৰ ওপৰত কষ্টদায়ক শাস্তি আপতিত হ'ব।